এয়া আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত আজি গোলকীয় ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি ফলপ্ৰসূ আলোচনাত মিলিত হয়। ডঃ শৰ্মাই অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত টাটা গ্ৰুপৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে বিশ্বৰ মুখ্য অংশীদাৰসকলৰ সৈতে একেলগ হৈ ৰাজ্যখনৰ ঔদ্যোগিক পৰিৱেশ সুদৃঢ় কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ। উল্লেখযোগ্য যে অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ফৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত ৰাজ্যখনক আগশাৰীলৈ লৈ যোৱাৰ দিশত সহায়ক হ'ব। মুখ্যমন্ত্ৰীয়ে এই ফৰামত কমেও 17খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশগ্ৰহণ কৰিছে। অহা 23 জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব। 45 বছৰ বয়সীয়া নীতিন নবীনক আজি ভাৰতীয় জনতা পাৰ্টীৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। ইয়াৰ পাছতে শ্ৰীনবীনে শপত গ্ৰহণ কৰিব। নীতিন নবীন হ'ব বিজেপিৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰীয় সভাপতি। তেওঁৰ সপক্ষে 37খন মনোনয়ন পত্ৰ লাভ কৰা হৈছিল। সম্প্ৰতি ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ সংসদীয় দল পৰিষদৰ অন্যান্য সদস্যসকলে এই পদৰ বাবে নীতিন নবীনৰ নাম প্ৰস্তাৱ কৰিছিল। মহানগৰীৰ গণেশপাৰা যোৱা নিশা অনিল ডেকা নামৰ এজন লোকৰ ঘৰত ডকাইতে লুটপাট চলায়। গণেশপাৰাৰ স্নেহাৰয় নামৰ অট্টালিকাত 4জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি ধন সোণ সম্পত্তি লুটি নিয়ে। ভুক্তভোগী পৰিয়ালৰ ভাষ্য অনুসৰি মুখত কলা কাপোৰ পৰিধান কৰি অহা ডকাইতৰ দলটোৱে পিষ্টল আৰু চোকা অস্ত্ৰৰে ভাবুকি প্ৰদান কৰিছিল। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে অট্টালিকাটোত ফটাহিল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ডকাইতে অট্টালিকাটোত লুটপাট চলোৱাৰ সমগ্ৰ দৃশ্য CCTVত আবদ্ধ হৈছিল। লগতে ডকাইতৰ দলটোৱে পৰিয়ালৰ সদস্যক ভয় ভাবুকি আৰু আক্ৰমণ কৰাৰ দৃশ্যও বন্দী হৈছিল। CCTVৰ দৃশ্য সংগ্ৰহ কৰি আৰক্ষীয়ে ইতিমধ্যে ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলাইছে। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত আতংক বিৰাজ কৰিছে। জাগিৰোডৰ জোনবিলৰ পাৰত পৰহিলৰ পৰা 24 জানুৱাৰীলৈ 3দিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। পৰহিলৈ পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। সেইদিনাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 23 জানুৱাৰী কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি আৰম্ভ হৈছে। দক্ষিণ হালমাৰা মানকাছুৰ জিলা প্ৰশাসনৰ উদ্যোগত হাতিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 70 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে খেলপথাৰসমূহত 18 জানুৱাৰীৰ পৰা অনুশীলন অনুষ্ঠিত হৈছে। অসম আৰক্ষী বেটেলিয়ন, গৃহৰক্ষী জোৱান, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অনুশীলন চলাইছে। গণৰাজ্য দিৱস উপলক্ষে জিলাখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। চীনৰ মাকাওত অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত শিৱসাগৰৰ বীৰিণা গোৱালাই সোণৰ পদক লাভ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। 14 আৰু 15 জানুৱাৰীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় এই যোগাসন প্ৰতিযোগিতাত 4টা পৰ্যায়ত অনুষ্ঠিত ট্ৰেডিচনেল শাখাত বীৰিণাই সোণৰ পদক লাভ কৰে। বীৰিণাইৰ লগতে আৰ্টিষ্টিক পেয়াৰ আৰু ৰিডমিক পেয়াৰৰ দ্বিতীয় স্থান আৰু চেম্পিয়ন অব দ্য চেম্পিয়নত দ্বিতীয় ৰাণাৰ আপ খিতাপ অৰ্জন কৰে। কালি ডিব্ৰুগড়ত উপস্থিত হোৱা খেলুৱৈগৰাকীক চৰাইপাৰা গাঁও উন্নয়ন সমিতিৰ লগতে বিভিন্ন সংগঠনে আদৰণি জনায়। এতিয়াৰ বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।